এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। দুদিনীয়া ভ্ৰমণসূচীৰে বিশ্বনাথত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় আন্তঃক্ৰীড়া ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিব। 1,70,00,000 টকা ব্যয় সাপেক্ষে নতুনকৈ স্থাপন কৰিবলগীয়া এই ক্ৰীড়া প্ৰকল্পটোত 2খন বেডমিণ্টন কোৰ্ট, 4খন টেবল টেনিছ কোৰ্ট আৰু যোগাভ্যাস, শৰীৰ চৰ্চা আৰু কাৰ্যালয়ৰ বাবে এটাকৈ কোঠা উপলব্ধ হ'ব। এই একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰিব। অনুষ্ঠানত নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই মুখ্যমন্ত্ৰীগৰাকীক সংগ দিব। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন কাইলৈ অনুষ্ঠিত হ'ব। গোৱালপাৰা আৰু কামৰূপৰ মুঠ 33টা পৰিষদীয় সমষ্টিত কাইলৈ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে গোৱালপাৰা জিলাত 19টা আৰু কামৰূপ জিলাত 14টা সমষ্টি আছে। নিৰ্বাচনৰ বাবে জিলা দুখনৰ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনোৱা অনুসৰি জিলাখনৰ 19টা সমষ্টিত 362টা ভোটগ্ৰহণ কেন্দ্ৰত 2,40,025 গৰাকী ভোটাৰে 52গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। কামৰূপ জিলাৰ 14টা পৰিষদীয় সমষ্টিত 1,68,668 গৰাকী ভোটদাতা আছে। নিৰ্বাচনী বিষয়াসকল আজি ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হ'ব। এই নিৰ্বাচন শান্তিপূৰ্ণকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে সকলো ব্যৱস্থা লৈছে। 4 এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাতভনীৰ ৰাজ্য উত্তৰ পূৰ্বাঞ্চলক স্থলবদ্ধ আৰু বাংলাদেশক উত্তৰ পূবৰ বাবে সাগৰীয় প্ৰৱেশৰ প্ৰশিক্ষক হিচাপে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কৰা মন্তব্যক তীব্ৰভাৱে গৰিহণা দিছে। ডঃ শৰ্মাই এই মন্তব্যক আপত্তিজনক বুলি অভিহিত কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চিকেন নেক কৰিডৰৰ চাৰিওফালে অধিক শক্তিশালী ৰেল আৰু পথৰ সংযোগ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ উত্তৰ পূবক মূল ভাৰতৰ সৈতে সংযোগ কৰাৰ বিকল্প পথসমূহৰ অন্বেষণ সন্দৰ্ভত আলোকপাত কৰে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত আজিৰে পৰা গাঁও পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায়, VCDCসমূহত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন কৰা হৈছে। স্বাস্থ্যৱান অসম গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপৰ অংশ হিচাপে স্বাস্থ্য আৰু কল্যাণ শিবিৰসমূহত মাতৃ আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা, মধুমেহ, উচ্চ ৰক্তচাপ, মুখ গহ্বৰৰ কৰ্কট ৰোগ আৰু মানসিক স্বাস্থ্য পৰীক্ষা কৰা হ'ব। যক্ষ্মা, কুষ্ঠ, মেলেৰিয়া ৰোগৰ পৰীক্ষাৰ লগতে চকুৰ যতন, নাক, কাণ, দাঁত আৰু শ্ৰৱণ শক্তিৰ পৰীক্ষা কৰা হ'ব। লগতে বিনামূলীয়াকৈ ৰোগ নিৰ্ণায়ক পৰীক্ষা, ঔষধ, টেলিফোনযোগে ৰোগ বিষয়ক পৰামৰ্শ, স্বাস্থ্য পৰীক্ষা, আভা, আয়ুষ্মান ভাৰত কাৰ্ড, যোগাসন, ধ্যান আৰু পুষ্টি সম্বন্ধীয় পৰামৰ্শ আগবঢ়োৱা হ'ব। ৰাজ্যৰ প্ৰতিগৰাকী ব্যক্তিকে ওচৰৰ স্বাস্থ্য আৰু কল্যাণ শিবিৰলৈ আহি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে অনুৰোধ জনাইছে। গহপুৰত অনুষ্ঠিত জিলা মইনা পাৰিজাতৰ তৃতীয় দ্বিবাৰ্ষিক শিশু সমাৰোহৰ কালি সামৰণি পৰে। 3দিনীয়া কাৰ্যসূচীৰে মধ্য ছয়দুৱাৰ আঞ্চলিক মইনা পাৰিজাতৰ উদ্যোগত অনুষ্ঠিত শিশু সমাৰোহথলী কণ কণ শিশুসকলৰ মাজত মুখৰিত হৈ পৰে। গহপুৰৰ কলাবাৰী, ছয়দুৱাৰ আদি অঞ্চলৰ বিভিন্ন শাখা মইনা পাৰিজাতৰ পৰা অহা প্ৰায় 300ৰো অধিক শিশু আৰু শিশুপ্ৰেমী ব্যক্তিৰ উপস্থিতিত কালি মূল সভাখন অনুষ্ঠিত হয়। সভাখনত সদৌ অসম মইনা পাৰিজাতৰ সহকাৰী সম্পাদক দ্বিজেন বৰা, মুখ্য অতিথি নগাঁও জিলা মইনা পাৰিজাতৰ সম্পাদক বিশ্বজিৎ কাকতি আৰু সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক সদস্য শৰৎ মহন্তই আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। যোৱা 29 মাৰ্চত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আয়োজন কৰা আপুনি কেনে আছে শীৰ্ষক অনুষ্ঠানৰ আধাৰত প্ৰস্তুত কৰা এটা বিশেষ অনুষ্ঠান আজি দিনৰ 1:20 প্ৰাসংগিক অনুষ্ঠানত শুনিবলৈ পাব। অনুষ্ঠানটি প্ৰযোজনা কৰিব আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বাতৰি আৰু কেতবোৰ অনুষ্ঠানৰ সময় কিছু সালসলনি কৰা হৈছে। পূৰ্বে 7:05 প্ৰচাৰিত জিলাৰ ৰেৰূপ অনুষ্ঠান আকাশবাণীৰ সঞ্চালকৰ নিৰ্দেশ অনুসৰি আজিৰ পৰিৱৰ্তে অহা 6 এপ্ৰিলৰ পৰা পুৱা 9:15 পৰা 9:20 প্ৰচাৰৰ দিহা কৰা হৈছে। ঠিক একেদৰে দিনৰ 10 বজাত প্ৰচাৰিত মুখ্য বাতৰি অহা 6 এপ্ৰিলৰ পৰা 11 বজাত প্ৰচাৰ কৰা হ'ব। বিবিধ ভাৰতীযোগে পুৱা 7:28 আৰু নিশা 8:28 প্ৰচাৰিত মুখ্য বাতৰিৰ প্ৰচাৰো 6 এপ্ৰিলৰ পৰা বন্ধ কৰা হ'ব। উত্তৰ পূব সীমান্ত ৰেলৱে গ্ৰীষ্মকালত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে 4টা যাত্ৰাৰ বাবে বিশেষ ৰেল চলাচলৰ সিদ্ধান্ত লৈছে। ৰেলসমূহ অহা 10 এপ্ৰিলৰ পৰা 4 মেলৈকে ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ আৰু নাৰেংগী ষ্টেচনৰ মাজত আৰু 6ৰ পৰা 29 এপ্ৰিললৈ কোলহাপুৰ আৰু কাটিহাৰৰ মাজত প্ৰতিটো দিশত 4টা যাত্ৰাৰ বাবে চলাচল কৰোৱা হ'ব। 01065 নম্বৰৰ বিশেষ ৰেলখন 10 এপ্ৰিলৰ দিনৰ 11:05 ছত্ৰপতি শিৱাজী টাৰ্মিনাছৰ পৰা যাত্ৰা কৰি 12 এপ্ৰিলৰ দিনৰ 11:00 নাৰেংগীত উপস্থিত হ'ব। একেদৰে 01066 নম্বৰৰ ৰেলখন 13 এপ্ৰিলৰ পুৱা 5:25 নাৰেংগীৰ পৰা যাত্ৰা কৰি 15 এপ্ৰিলৰ পুৱা 8:25 ছত্ৰপতি শিৱাজী টাৰ্মিনাছত উপস্থিত হ'ব বুলি উত্তৰ পূব সীমান্ত ৰেলৱেৰ সূত্ৰই প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন দিনৰ 1:40